प्रिया आकाशवाणी বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, পাকিস্তানৰ সৈতে কালি হোৱা সংঘৰ্ষ বিৰতিৰ বুজাবুজি কেইবাবাৰো উলংঘা হোৱা বুলি বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি তেওঁৰ নতুন দিল্লীৰ বাসগৃহত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত আজি ওমানত পাৰমাণৱিক আলোচনাৰ পৰৱৰ্তী ৰাউণ্ড অনুষ্ঠিত হ'ব। আৰু বিচিচিআইৰ বিষয়ববীয়া আৰু IPL পৰিচালনা সমিতিয়ে আজি এই ক্ৰিকেট প্ৰতিযোগিতা সম্পূৰ্ণ কৰাৰ সম্ভাৱ্য সূচীৰ বিষয়ে আলোচনা কৰিব। পাকিস্তানৰ সৈতে কালি হোৱা সংঘৰ্ষ বিৰতিৰ বুজাবুজি কেইবাবাৰো উলংঘা হোৱা বুলি বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমিশ্ৰীয়ে কয় যে সশস্ত্ৰ বাহিনীসমূহে সংঘৰ্ষ বিৰতি উলংঘনৰ সমুচিত আৰু যোগ্য প্ৰত্যুত্তৰ দিছে আৰু নতুন দিল্লী মহলে সংঘৰ্ষ বিৰতি উলংঘনৰ ঘটনাক গুৰুত্ব সহকাৰে লৈছে। ভাৰতে সংঘৰ্ষ বিৰতি উলংঘনৰ ঘটনা ৰোধ কৰাৰ বাবে উচিত পদক্ষেপ ল'বলৈ আৰু গম্ভীৰতা তথা দায়িত্ব সহকাৰে পৰিস্থিতিৰ সন্মুখীন হ'বলৈ পাকিস্তানৰ প্ৰতি আহ্বান জনাইছে। শ্ৰীমিশ্ৰীয়ে কয় যে সশস্ত্ৰ বাহিনীসমূহে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি আছে। বিদেশ সচিবগৰাকীয়ে কয় যে তেওঁলোকক আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখাত সংঘৰ্ষ বিৰতি উলংঘনৰ ঘটনাৰ দৃঢ়তাৰে সন্মুখীন হবলৈ নিৰ্দেশ দিয়া হৈছে।
ইস সমঝোতে কা পাকিস্তান কি ওর সে ঘোর উলংঘন হো রহা হ্যায়। ভারতীয় সেনা জবাবী কার্যবাহী কর রহি হ্যায় ওর ইস সীমা অতিক্রমণ সে নিপট রহি হ্যায়। ইয়ে অতিক্রমণ অত্যন্ত হি নিন্দনীয় হ্যায় ওর পাকিস্তান ইনকে লিয়ে জিম্মেদার হ্যায়। हमारा मानना है कि पाकिस्तान इस स्थिति को ठीक से समझे और इस अतिक्रमण को रोकने के लिए तुरंत उचित कार्रवाई करे।
শ্ৰীমিশ্ৰীয়ে কয় যে পাকিস্তানে সঠিকভাৱে পৰিস্থিতি অনুধাৱন কৰা উচিত আৰু অনুপ্ৰৱেশ বন্ধ কৰাৰ বাবে ততালিকে ব্যৱস্থা গ্ৰহণ কৰা উচিত।
The Director General of Military Operations of Pakistan called the Director General of Military Operations of India. It was agreed between them that both sides would stop all firing and military action on land and in the air and sea with effect. Instructions have been given on both sides to give effect to this understanding. The Director General of Military Operations will talk again on the 12th of May at 1200 hours.
ইয়াৰ পূৰ্বে ভাৰত আৰু পাকিস্তানে কালি তাৎক্ষণিকভাৱে গুলীবৰ্ষণ আৰু সামৰিক অভিযান বন্ধ ৰখাৰ কথা ঘোষণা কৰে। বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে নতুন দিল্লীত এই কথা ঘোষণা কৰি কয় যে পাকিস্তানৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধানে কালি দুপৰীয়াৰ ভাগত সংঘৰ্ষ বিৰতিৰ বাবে আহ্বান জনায় আৰু ইয়াৰ পাছত বিষয়টো লৈ আলোচনা হয়। এই আলোচনাত দুয়ো পক্ষই গুলীবৰ্ষণ আৰু সামৰিক অভিযান বন্ধ ৰাখিবলৈ সন্মতি প্ৰকাশ কৰে। সংঘৰ্ষ বিৰতি ঘোষণাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত তেওঁৰ নতুন দিল্লীৰ বাসগৃহত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল, চীফ অব ডিফেন্স ষ্টাফ অনিল চৌহান আৰু সেনাবাহিনীৰ তিনিওটা শাখাৰ মুৰববী উপস্থিত থাকে। কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে কালি ভিডিঅ' কনফাৰেন্সিং মাধ্যমেৰে পাকিস্তানৰ সৈতে সীমান্ত ভাগ বতৰা কৰা ৰাষ্ট্ৰসমূহৰ মুখ্য সচিবসকলৰ সৈতে আলোচনাত মিলিত হয়। সূত্ৰসমূহে জনোৱা মতে সীমান্তৰ সিপাৰৰ পৰা গুলীচালনা হলে তেওঁলোকক সজাগ হৈ থাকিবলৈ আৰু নিজৰ অঞ্চলত অসামৰিক প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰিবলৈ আহান জনোৱা হৈছে। ভাৰত পাকিস্তানে সংঘৰ্ষ বিৰতি ঘোষণা কৰাৰ কেইঘণ্টামান পিছতেই এই কথা প্ৰকাশ পাইছিল। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছে ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘৰ্ষ বিৰতিৰ বুজাবুজিৰ প্ৰতি আদৰণি জনাইছে আৰু এক সাম্প্ৰতিক উত্তেজনা আৰু শত্ৰুতা হ্ৰাস কৰাৰ দিশত লোৱা ইতিবাচক পদক্ষেপ বুলি অভিহিত কৰিছে। সচিব প্ৰধানগৰাকীৰ মুখপাত্ৰ ষ্টিফেন ডুজাৰিকে কয় যে এই বুজাবুজিয়ে স্থায়ী শান্তিৰ ক্ষেত্ৰত সহায় কৰিব আৰু দুয়োখন দেশৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সীমা বিবাদ নিষ্পত্তি কৰাৰ বাবে অনুকূল বাতাবৰণ গঢ়ি তুলিব বুলি শ্ৰীগুটেৰেছে আশাবাদী। ব্ৰিটেইনেও ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা সংঘৰ্ষ বুজাবুজিৰ প্ৰতি আদৰণি জনাইছে আৰু দুয়োখন দেশকেই উত্তেজনা হ্ৰাস কৰাৰ বাবে ব্যৱস্থা ল'বলৈ আহান জনাইছে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰ্মাৰে কয় যে দেশখনে সংঘৰ্ষ বিৰতিৰ বাবে কিছুদিন ধৰি উভয় দেশৰ সৈতে আলোচনা কৰি আছিল। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে কয় যে 27 মে'ত দক্ষিণ পশ্চিম মৌচুমী প্ৰৱাহে কেৰালা উপকূলত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। দক্ষিণ পশ্চিম মৌচুমী প্ৰৱাহৰ আৰম্ভণিৰ তাৰিখ 1 জুন বুলি ধাৰণা কৰা হৈছিল যদিও 5 দিন পূৰ্বে এইবাৰ দক্ষিণ পশ্চিম মৌচুমী বতাহে কেৰালা উপকূলত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। খাৰিফ শস্যৰ বীজ সিঁচাৰ বতৰত এয়া ইতিবাচক প্ৰভাৱ পৰিব বুলি আশা কৰা হৈছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে লগতে 2025 চনৰ বাৰিষা পৰিমাণগতভাৱে স্বাভাৱিক লাখতকৈ বেছি হ'ব বুলি আশা প্ৰকাশ কৰিছে। একেৰাহে দ্বিতীয়বাৰলৈ বতৰ বিজ্ঞান বিভাগে অধিক বৰষুণৰ আশা কৰিছে। মধ্যপ্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ, ওড়িশা, ছত্তীশগড়, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগত স্বাভাৱিকতকৈ অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। জম্মু কাশ্মীৰ, লাডাখ, তামিলনাডু, বিহাৰ আৰু উত্তৰ পূবৰ ৰাজ্যসমূহত স্বাভাৱিকতকৈ কম বৰষুণ হ'ব পাৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ভ্ৰমণৰ ঠিক পূৰ্বেই আজি অমানত আমেৰিকা আৰু ইৰাণৰ মাজত পাৰমাণৱিক শক্তি সম্পৰ্কীয় এলানি নতুন আলোচনা অনুষ্ঠিত হ'ব। আমেৰিকা ইৰাণৰ উত্তেজনা অব্যাহত থকা আৰু ট্ৰাম্প প্ৰশাসনৰ ইৰাণ নীতিক লৈ ৱাশ্বিংটনৰ আভ্যন্তৰীণ বিভাজনৰ সময়ত আয়োজিত এই আলোচনাৰ ফলাফলক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বে 3 মে'ত ৰোমত অনুষ্ঠিত হ'বলগীয়া চতুৰ্থলানি আলোচনা পিছুৱাই দিয়া হৈছিল। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘছিয়ে কয় যে মধ্যস্থতাকাৰী ওমানে আজি আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু দুয়োপক্ষ সন্মত হৈছে। উল্লেখযোগ্য যে ট্ৰাম্পে দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো বৃহৎ মধ্যপ্ৰাচ্য ভ্ৰমণৰ বাবে 13 মে'ৰ পৰা 16 মে'লৈ ছৌদি আৰৱ, কাটাৰ আৰু সংযুক্ত আৰৱ আমিৰশ্বাহী ভ্ৰমণ কৰিব। ৰিয়াদত তেওঁ উপসাগৰীয় সহযোগিতা পৰিষদৰ নেতাসকলক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। বাংলাদেশত মহম্মদ ইউনুছৰ নেতৃত্বত গঠিত অন্তৱৰ্তীকালীন চৰকাৰে সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আৱামী লীগ দল আৰু দলটোৰ নেতাসকলৰ বিচাৰ সম্পূৰ্ণ নোহোৱা পৰ্যন্ত সকলো কাৰ্যকলাপ নিষিদ্ধ কৰিছে। কালি নিশা ঢাকাৰ ৰাজ্যিক অতিথিশালা যমুনাত অনুষ্ঠিত বিশেষ বৈঠকত উপদেষ্টা পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰে। আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণে যিকোনো ৰাজনৈতিক দল, সংগঠন বা সমৰ্থক গোটক শাস্তি দিব পাৰিব বুলি উত্থাপন হোৱা এটা প্ৰস্তাৱত কালি পৰিষদে অনুমোদন জনাইছে। বেলুচ লিবাৰেচন আৰ্মী BLA বেলুচিস্তানৰ 39টা স্থানত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। প্ৰেছ বিজ্ঞপ্তিযোগে BLAয়ে ঘোষণা কৰিছে যে কৌশলগত লক্ষ্যৰে এই অভিযানসমূহ এতিয়াও চলি আছে। BLAৰ মুখপাত্ৰ জিয়ান্দ বালোচে দাবী কৰা মতে এই আক্ৰমণত আৰক্ষী থানাৰ সামৰিক কনভয়, ঘাইপথৰ কাষৰ আন্তঃগাঁথনিকে ধৰি বিভিন্ন স্থানক লক্ষ্য কৰি লোৱা হৈছে। BLAয়ে অঞ্চলটোৰ মূল পথসমূহ অৱৰোধ কৰাৰ লগতে থানাসমূহ দখল কৰা বুলিও দাবী কৰিছে। BLA হৈছে বেলুচ জনসাধাৰণৰ স্বাধীনতাৰ দাবীৰে পাকিস্তানৰ বেলুচিস্তানত গঠিত এটা সশস্ত্ৰ বিদ্ৰোহী গোট। ৰাজনৈতিক অৰ্থনৈতিক শোষণ, পাকিস্তানৰ সামৰিক দমনৰ বিৰোধিতাৰে BLAয়ে স্বাধীন বেলুচিস্তানৰ দাবী কৰি আহিছে। আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস। ভাৰতে 1998 চনৰ আজিৰ দিনটোতেই ৰাজস্থানৰ পোখৰাণত পাৰমাণৱিক বোমাৰ সফল পৰীক্ষণ সম্পন্ন কৰিছিল। এই দিনটোৱে দেশৰ প্ৰগতি আৰু উন্নয়নত প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা সোঁৱৰাই দিয়ে। এই দিনটোত ভাৰতৰ প্ৰথম থলুৱা বিমান সংস্থা থ্ৰীৰ উৎক্ষেপণৰ ক্ষেত্ৰত বৈজ্ঞানিক অভিযন্তা আৰু উদ্ভাৱকসকলৰ অৱদান আৰু বিশ্বৰ ষষ্ঠটো পাৰমাণৱিক পৰীক্ষাৰ কথা স্মৰণ কৰা হয়। দৈনন্দিন জীৱনত প্ৰযুক্তিৰ ভূমিকাৰ ওপৰত আলোকপাত কৰা আৰু যুৱ প্ৰজন্মক বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতি আকৰ্ষিত কৰাই এই দিৱসৰ মূল উদ্দেশ্য। দেশত কৃত্ৰিম বুদ্ধিমত্তা, জৈৱ প্ৰযুক্তি আৰু কোৱাণ্টাম কম্পিউটিঙৰ দৰে অত্যাধুনিক প্ৰযুক্তিৰ মাধ্যমেৰে প্ৰগতি আৰু উদ্ভাৱনৰ শক্তিৰ প্ৰসাৰতো ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসে সহায় কৰে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCIৰ বিষয়ববীয়া আৰু IPL পৰিচালনা সমিতিয়ে আজি এই ক্ৰিকেট প্ৰতিযোগিতা সম্পূৰ্ণ কৰাৰ সম্ভাৱ্য সূচীৰ বিষয়ে আলোচনা কৰিব বুলি পৰিষদৰ উপাধ্যক্ষ ৰাজীৱ শুক্লাই প্ৰকাশ কৰিছে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতে সিন্দুৰ অভিযান চলোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু পাকিস্তানৰ সীমান্ত বিবাদ পূৰ্ণকালীন যুদ্ধৰ ৰূপ লোৱাৰ সম্ভাৱনালৈ চাই BCCIয়ে শুকুৰবাৰে এই প্ৰতিযোগিতা স্থগিত ৰাখিছিল। প্ৰতিযোগিতাত এতিয়াও 16খন খেল খেলিবলৈ বাকী আছে। উল্লেখযোগ্য যে ভাৰত আৰু পাকিস্তানৰ সংঘৰ্ষৰ বাবে যোৱা বৃহস্পতিবাৰে ধৰমশালাত পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত খেলখন আধাতেই পৰিত্যক্ত ঘোষণা কৰা হৈছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। পাকিস্তানৰ সৈতে কালি হোৱা সংঘৰ্ষ বিৰতিৰ বুজাবুজি কেইবাবাৰো উলংঘা হোৱা বুলি বিদেশ সচিব বিক্ৰম মিশ্ৰে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি তেওঁৰ নতুন দিল্লীৰ বাসগৃহত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস। ভাৰতে 1998 চনৰ আজিৰ দিনটোতেই ৰাজস্থানৰ পোখৰাণত পাৰমাণৱিক বোমাৰ সফল পৰীক্ষণ সম্পন্ন কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত আজি ওমানত পাৰমাণৱিক আলোচনাৰ পৰৱৰ্তী ৰাউণ্ড অনুষ্ঠিত হ'ব। আৰু BCCIৰ বিষয়ববীয়া আৰু IPL পৰিচালনা সমিতিয়ে আজি এই ক্ৰিকেট প্ৰতিযোগিতা সম্পূৰ্ণ কৰাৰ সম্ভাৱ্য সূচীৰ বিষয়ে আলোচনা কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হৈছে।